এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 63.98%। পৰীক্ষাত অৱতীৰ্ণ হোৱা 422,737গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 89,041গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত, 135,568গৰাকী দ্বিতীয় বিভাগত আৰু 45,862গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। 85.55% উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্ৰথম স্থান, 81.10% ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু 80.64% উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলাই তৃতীয় স্থান লাভ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিচি শইকীয়াই 98.50% লাভ কৰি ৰাজ্যৰ ভিতৰতে মেধাৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে। কামৰূপ মহানগৰৰ মুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তাৰ্শ বৰদলৈয়ে 98.33% লাভ কৰি দ্বিতীয় স্থান আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁয়ে 98.17% তৃতীয় স্থান লাভ কৰিছে। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বীটৰ হাৰ্ড কপি তথা প্ৰমাণপত্ৰ প্ৰদানৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজিত এখন সংবাদমেলত অংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। অহা 2 আৰু 7 মে দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা আছং, যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিত্ৰজোঁটৰ অগপৈ নিজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচন খেলিব যদিও ৰাভা আছং যৌথ মঞ্চ আৰু গণশক্তিয়ে বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এই নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত 23খন আসনত বিজেপি মিত্ৰজোঁটে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে 74খন আসন মিত্ৰদল অগপক প্ৰদান কৰা হৈছে। 172খন আসনত মিত্ৰজোঁটৰ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ হৈ 27খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও অৰ্ধশতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি দলটোৱে জানিবলৈ দিছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই। 2026চনৰ বিধানসভা নিৰ্বাচনৰ আগত গুৰুত্বপূৰ্ণ নিৰ্বাচনী কুচকাৱাজ হিচাপে পৰিগণিত হোৱা পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু ৰাজ্যৰ অন্যান্য বিৰোধী দলসমূহ একত্ৰিত হ'ব বুলি আশা কৰা হৈছিল যদিও এতিয়ালৈকে তেনেধৰণৰ কোনো বুজাবুজি পৰিলক্ষিত হোৱা নাই। আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে 13 এপ্ৰিল দেওবাৰে সন্ধিয়া 7:45 অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকাও প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প্ৰযোজনা আৰু পৰিচালনা ৰাজীৱ লোচন বৰঠাকুৰৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম এই বছৰৰ পৰা আৰম্ভ হ'ব। 2025-26 বৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা আবেদন বিচৰা হৈছে। 30 এপ্ৰিলত আবেদন পত্ৰ দাখিল আৰম্ভ হ'ব আৰু 15 জুন নামভৰ্তিৰ প্ৰক্ৰিয়া শেষ হ'ব। ইয়াৰ কিছুদিনৰ ভিতৰতে বিশ্ববিদ্যালয়খনৰ প্ৰথম শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ হ'ব। প্ৰথম বৰ্ষত মুঠ 13টা পাঠ্যক্ৰম থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে IPLৰ এইবাৰ সংস্কৰণৰ বাকী খেলকেইখনত পূৰ্ণকালীন অধিনায়ক ঋতুৰাজ গাইকোৱাডৰ স্থান ল'ব বুলি ঘোষণা কৰিছে। গাইকোৱাডক কিলাকুটিৰ আঘাতৰ বাবে বাকীকেইখন খেলৰ পৰা বাদ দিয়া হৈছে। দিল্লী কেপিটেলছে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।